বিচাৰকৰ্তাবিলাক 20 অধ্যায়। পাছত ইজৰাইলৰ সন্তানসকল একত্ৰিত হ'ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰচেবা পৰ্যন্ত আনকি গিলিয়ড চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিম্পাত জিহুৱাৰ সন্মুখত গোট খালে। লোকসকলৰ নেতা অৰ্থাৎ ইজৰাইলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ'ল। তাত 4 লাখ তৰোৱাল ধৰা পদাধিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল। ইজৰাইলৰ সন্তানসকল মিম্পাত একত্ৰিত হোৱা কথা শুনি সকলোৱে তাত একত্ৰিত হ'ল। পাছত ইজৰাইলৰ সন্তানসকলে সুধিলে, কোৱাচোন এই দুষ্কৰ্ম কেনেকৈ হ'ল? সেই হত হোৱা মহিলাজনীৰ গিৰিয়েক লেবিয়া পুৰুষজনে উত্তৰ দি ক'লে, মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিঞ্জামিনীয়া অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ। তাতে গিবিয়াৰ পৰিয়ালবোৰে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে। সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল। পাছত মই মোৰ উপপত্নীক ধৰি দুখৰ দুখৰ কৰি ইজৰাইলৰ অধিকাৰত থকা দেশৰ সকলোফালে পঠিয়ালোঁ, কিয়নো সিহঁতে ইজৰাইলৰ মাজত কুকৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য কৰিলে। এতেকে সেই ইজৰাইলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা? তাতে সকলো মানুহে একগোট হৈ ক'লে, আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ, কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম তাকেই ভাবিছোঁ। চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব। আমি বিঞ্জামিনীয়ৰ গিবিয়ালৈ গৈ ইজৰাইলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ। ইয়াৰ অৰ্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইজৰাইলৰ ফৈদসকলৰ মাজৰ পৰা 100 লোকলৈ, 10 জনক আৰু 1000 লোকলৈ, 100 জনক আৰু 10,000 লোকলৈ, 1,000 লোকক আমি লওঁ। এইদৰে ইজৰাইলৰ সৈন্যসকলে একগোট হ'ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে। ইজৰাইলৰ সকলো ফৈদে বিঞ্জামিনীয় ফৈদৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক'লে, তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম হৈ আছে? এইকাৰণে তোমালোকে এই গিবিয়া নিবাসী পাখণ্ডবোৰক সোধাই দিয়া, আমি সিহঁতক বধ কৰি ইজৰাইলৰ পৰা দুষ্টতা দূৰ কৰোঁ। কিন্তু বিঞ্জামিনীয়ৰ সন্তানসকলে নিজ ভাই ইজৰাইলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে, বৰং ইজৰাইলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিঞ্জামিনীয়া সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে। বিঞ্জামিনীয় বংশৰ লোকসকলে মুঠ 26,000 জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেছ দক্ষতা থকা সৈন্যক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়া নিবাসীৰ পৰা 700 নিপুণ সৈন্য পালে। ইয়াৰ উপৰিও তেওঁলোকে 700 প্ৰশিক্ষণপ্ৰাপ্ত সৈন্য পাইছিল। এই লোকসকল বাওঁহতীয়া আছিল। তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিংগাৰ হিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্য ভ্ৰষ্ট হোৱা নাছিল। বিঞ্জামিনীয়ৰ বাহিৰে ইজৰাইলৰ তৰোৱাল ধৰা লোক লেখত 4 লাখ হ'ল। সেই সকলো লোক যুদ্ধাৰু আছিল, তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত আছিল। পাছত ইজৰাইলৰ সন্তানসকলে ওলাই বৈতেলমলৈ গৈ ঈশ্বৰক সুধিলে, কোন বংশৰ লোক সকলোতকৈ আগেৰে বিঞ্জামিনীয়ৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব? তাতে জিহুৱাই ক'লে, প্ৰথমে জিহুদাৰ বংশৰ লোকসকলে আক্ৰমণ কৰিব। 5 দিনা পুৱাতে ইজৰাইলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে চাউনি পাতিলে আৰু ইজৰাইলৰ সৈন্যসকলে বিঞ্জামিনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে। তাতে বিঞ্জামিনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইজৰাইলৰ মাজৰ 22,000 লোকক সংহাৰ কৰিলে। পাছত ইজৰাইলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল। তেওঁলোকে প্ৰথম দিনা যি ঠাই সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে। ইজৰাইলৰ সন্তানসকলে উঠি গৈ সন্ধ্যালৈকে জিহুৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু জিহুৱাক সুধিলে, আমি নিজ ভাই বিঞ্জামিনীয় সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পুনৰ যামনে? তাতে জিহুৱাই ক'লে, তেওঁলোকক আক্ৰমণ কৰা। এইবাৰ ইজৰাইলৰ সৈন্যসকল বিঞ্জামিনীয় সৈন্যসকলৰ ওচৰ আহি পালে। এই দিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন। বিঞ্জামিনীয় সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইজৰাইলৰ সৈন্যসকলক আক্ৰমণ কৰি 18,000 লোকক হত্যা কৰিলে। এই সকলো ইজৰাইলী সৈন্যসকল প্ৰশিক্ষণপ্ৰাপ্ত আছিল। তেতিয়া ইজৰাইলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈত এলমলৈ উঠি গ'ল আৰু সেই ঠাইতে জিহুৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেইদিনা সন্ধ্যালৈকে লঘোণে থাকিল আৰু জিহুৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে। ইজৰাইলৰ সন্তানসকলে জিহুৱাক সুধিলে, কিয়নো সেই সময়ত ইজৰাইলৰ নিয়ম চন্দুক সেই ঠাইত আছিল আৰু সেই কালত হাৰুণৰ নাতিয়েক ইলিয়াজৰ পুত্ৰ পিনহাসে তাৰ আগত পৰিচৰ্যা কৰি আছিল। তাতে তেওঁলোকে ক'লে, আমি নিজ ভাই বিঞ্জামিনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যামনে বা ক্ৰান্ত হ'ম? তাতে জিহুৱাই ক'লে, আক্ৰমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক শোধাই দিম। পাছত ইজৰাইলৰ সন্তানসকলে চাৰিওফালে গোপন ঠাইত গিবিয়াৰ বিৰুদ্ধে মানুহ লুকুৱাই ৰাখিলে। পাছত তৃতীয় দিনা ইজৰাইলৰ সৈন্যসকলে বিঞ্জামিনৰ সৈন্যসকলৰ বিৰুদ্ধে উঠি গৈ আগৰ দৰে গিবিয়াৰ বিৰুদ্ধে সৈন্যৰ বেহু পাতিলে। তেতিয়া বিঞ্জামিনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইজৰাইলীয়াসকলৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰৈলৈ লৈ যোৱা হ'ল আৰু তেওঁলোকে আগৰ দৰে লোকসকলৰ মাজত পহাৰ কৰি বৈ তেললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইজৰাইলৰ মাজৰ 30,000 লোকক বধ কৰিলে। তেতিয়া বিঞ্জামিনৰ সন্তানসকলে ক'লে, তেওঁলোক পৰাজিত হৈ যিমান সোনকালে পাৰে তাৰ পৰা পলাই গ'ল। কিন্তু ইজৰাইলৰ সৈন্যসকলে ক'লে, আহা, আমি দৌৰি গৈ তেওঁলোকক নগৰৰ পৰা ধৰি ৰাজবাটলৈ লৈ আহোঁ। এইকাৰণে ইজৰাইলৰ সৈন্যসকলে নিজ নিজ ঠাইৰ পৰা ওলাই গৈ বালতামৰত সৈন্যৰ বেহু পাতিলে আৰু ইয়াৰ ভিতৰতে ইজৰাইল লুকাই থকা সৈন্যসকলে গোপন ঠাইৰ পৰা দৌৰি ওলাই আহি মাৰেই গিবিয়া আক্ৰমণ কৰিলে। তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইজৰাইলৰ মাজত মনোনীত হোৱা 10,000 লোকৰ ঘোৰ যুদ্ধ হ'ল। কিন্তু বিঞ্জামিনৰ লোকসকলে নাজানিলে যে শেষত দুৰ্যোগ ঘটি তেওঁলোকৰ কি হ'ব। যিদিনা জিহুৱাই ইজৰাইলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিঞ্জামিনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইজৰাইলৰ সন্তানসকলে বিঞ্জামিনৰ 25,000 সৈন্যক বধ কৰিলে। এই লোকসকল তৰোৱাল ধৰাত পাকৈত প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক আছিল। এইবাৰ বিঞ্জামিনে দেখা পালে যে তেওঁ সৈন্যসকল পৰাজিত হ'ল আৰু ইজৰাইলৰ লোকসকলো বিঞ্জামিনৰ পৰা পিছুৱাই গৈছে। তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল। পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জঁপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্ৰত্যেককে সংহাৰ কৰিলে। সেই লুকাই থকা সৈন্যসকলে ইজৰাইলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে যেতিয়া নগৰৰ পৰা মেঘ স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ'ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব। এতেকে ইজৰাইলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে। বিঞ্জামিনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় 30 মানুহক বধ কৰিলে। কিয়নো সিহঁতে কৈছিল, প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ লগত নিশ্চয়কৈ পৰাজিত হ'ব। কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিনজামিনী ফৈদৰ লোকসকলে পাছলৈ চাই দেখিলে যে গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে। তেতিয়া ইজৰাইলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে। ইয়াকেই দেখি বিনজামিনৰ লোকসকল অতিশয় আতংকিত হ'ল। তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুৰ্যোগ নামি আহিছে। সেয়ে তেওঁলোকে ইজৰাইলৰ সৈন্যসকলৰ সন্মুখেৰে নগৈ অৰণ্যৰ বাটেদি যাবৰ বাবে পিঠি দি উভতি গ'ল। কিন্তু তেওঁলোকক যুদ্ধই পাছ নেৰিলে। তেওঁলোকক নগৰৰ পৰা ওলাই অহা ইজৰাইলৰ সৈন্যসকলে বাটৰ মাজতেই বধ কৰিলে। তেওঁলোকে বিনজামিনীয়াহঁতৰ চাৰিওফালে বেৰি ধৰি নোহা লৈ খেদি নিলে। তেওঁলোকক জিৰণি ল'বলৈ নিদি গিবিয়াৰ পূবফালে থকা সূৰ্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে। তাতে বিনজামিনীয়াহঁতৰ 18,000 সাহসী ও শক্তিশালী সৈন্য নিহত হ'ল। পাছত অৱশিষ্ট লোকসকল অৰণ্যৰ ফালে ৰিম্মুনৰ শিললৈ পলাবলৈ ধৰাত সিহঁতৰ অৱশিষ্ট লোকৰ মাজত 5,000 লোকক তেওঁলোকে ৰাজ আলিত বধ কৰিলে। আৰু সিহঁতৰ পাছে পাছে গিডিমলৈকে খেদি গৈ সিহঁতৰ পুনৰ 2,000 লোকক বধ কৰিলে। এইদৰে সেইদিনা বিনজামিনীয়াহঁতৰ মাজৰ সৰ্বমুঠ তৰোৱাল লৈ যুদ্ধ কৰা 25,000 সৈন্য নিহত হ'ল। তেওঁলোক সকলোৰে যুদ্ধত বীৰ পুৰুষ আছিল। কিন্তু 600 লোকে ঘূৰি অৰণ্য ৰিমুন শিললৈ পলাই গ'ল আৰু সেই ৰিমুন শিলত 4 থাকিল। ইজৰাইলৰ সৈন্যসকল বিনজামিনৰ লোকসকলৰ ওচৰলৈ পুনৰাই ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাত কৰিলে। আৰু যিমান নগৰ পোৱা গ'ল সেই সকলোকে জুই দি পুৰি ভস্ম কৰিলে।